وأنذر الناس يوم يأتيهم العذاب فيقول الذين ظلموا ربنا أخرنا إلى أجل قريب نجب دعوتك ونتبع الرسل أولم تكونوا أقسمتم من قبل ما لكم من زوال
আৰু যিদিনা সিহঁতৰ শাস্তি আহিব সেই দিৱস সম্পৰ্কে তুমি মানুহক সতৰ্ক কৰা তেতিয়া অন্যায়কাৰীসকলে ক'ব হে আমাৰ প্ৰতিপালক তুমি আমাক অলপ সময়ৰ বাবে অৱকাশ দিয়া আমি তোমাৰ আহ্বানত সঁহাৰি দিম আৰু ৰাসুলসকলৰ অনুসৰণ কৰিম উত্তৰত কোৱা হ'ব কিয় তোমালোকে জানো ইয়াৰ আগত শপত খাই কোৱা নাছিলা যে তোমালোকৰ কেতিয়াও পতন নহয়